Eyan Akrahmani'yim. বাতৰি পঢ়িছো হস্ততি চক্ৰৱৰ্তীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি তেলেংগানাৰ মহবুব নগৰত 13,500 কোটিৰ অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আজি সমগ্ৰ দেশত 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক ব্যাপক চাফাই অভিযান চলোৱা হ'ব। অসম আৰু মেঘালয়ে মুকুট সংঘটিত গুলীয়াগুলীৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগ ভংগ কৰাৰ আৰু এই গুলীয়াগুলী তদন্তৰ ভাৰ CBI অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহম্মদ মৈজু মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে আৰু ভাৰতে চীনৰ হাংচৌত চলি থকা এছিয়ান গেমছৰ কালি সপ্তম দিনা 2টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জনেৰে পদকৰ সংখ্যা 38লৈ বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি তেলেংগানাৰ মহবুব নগৰলৈ যাব। তাত তেওঁ 13,500 কোটিৰ অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ পথ আৰু ৰেল আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, শক্তি আৰু বিদ্যুৎ যোগানৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীৰ বিয়লি ভাগলৈ হায়দৰাবাদ হৈ মহবুব নগৰত উপস্থিত হ'ব। ইয়াৰ পাছতে তেওঁ 505 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মুনিৰাবাদ মহবুব নগৰ খণ্ডৰ জাকলে কৃষ্ণা সংযোগী নতুন ৰেলপথ চোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ইয়াৰ ফলত হায়দৰাবাদ আৰু গোৱাৰ মাজৰ দূৰত্ব 102 কিলোমিটাৰলৈ হ্ৰাস পাব। তেওঁ লগতে কাছিগুড়া ডেমু ৰেল সেৱা আৰু 2,457 কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা সূৰ্যপেট খম্মমৰ মাজৰ 4টা লেনযুক্ত ঘাইপথ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে 6,400 কোটি টকা ব্যয় সাপেক্ষে আন ভালেমান পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কৃষ্ণা ষ্টেচনৰ পৰা হায়দৰাবাদ ৰায়চুৰ হায়দৰাবাদ ৰেল সেৱাৰো শুভাৰম্ভ কৰিব। তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ 5টা নতুন ভৱনো উদ্বোধন কৰিব। এই ভ্ৰমণৰ এদিন পাছতে অৰ্থাৎ মঙলবাৰে প্ৰধানমন্ত্ৰী মোদী নিজামাবাদলৈ যাব। তাত তেওঁ 8,021 কোটি টকা মূল্যৰ আন কেইটামান প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আজি সমগ্ৰ দেশত 1 তাৰিখ 1 ঘণ্টা একেলগে শীৰ্ষক ব্যাপক চাফাই অভিযান চলোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 অক্টোবৰৰ গান্ধী জয়ন্তীৰ প্ৰাক্ষণত আজাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে আজি দিনৰ 10 বজাত 1 ঘণ্টাৰ বাবে চাফাই অভিযানত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। প্ৰধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ শেহতীয়া খণ্ডত স্বচ্ছতা হী সেৱা অভিযানৰ গুৰুত্বত আলোকপাত কৰি আজিৰ দিনটো স্বচ্ছতা অভিযানৰ বাবে সময় উলিয়াবলৈ আহান জনাইছিল। প্ৰধানমন্ত্ৰী 1 তাৰিখ 1 ঘণ্টা একেলগে এই আহান পৰিষ্কাৰ পৰিচ্ছন্ন ভাৰতৰ বাবে বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছামূলক প্ৰয়াসকে পৰিগণিত হ'ব পাৰে। এই অভিযানৰ অধীনত দেশৰ নগৰ আৰু গ্ৰামাঞ্চলত 4,40,000ৰ অধিক ঠাইক শ্ৰমদানৰ বাবে বাছনি কৰা হৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোকে বজাৰ, ৰেলপথ, জলাশয়, পৰ্যটনথলী, উপাসনাস্থলীৰ লেখীয়া ৰাজহুৱা স্থানসমূহত চাফাই অভিযানত অংশগ্ৰহণ কৰিব। জনসাধাৰণে চাফাই অভিযানৰ স্থানত নিজৰ ফটো তুলি স্বচ্ছতাহীসেৱা.com পৰ্টেলত আপলোড কৰিব পাৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি চাফাই অভিযানৰ লগত সংগতি ৰাখি 7 লাখৰো অধিক অনুষ্ঠান আয়োজন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ব্যাপক চাফাই অভিযানৰ আহ্বানৰ প্ৰতি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বিপুল সঁহাৰি জনাইছে। স্বচ্ছ ভাৰত অভিযানৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীপুৰীয়ে কয় যে 4,800ৰো অধিক নগৰীয় স্থানৰ নিকায় 100% মুকলিত মলত্যাগ অভ্যাসমুক্ত অঞ্চলৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব সুধাংশু পণ্টে হৃদৰোগত আক্ৰান্ত ব্যক্তিসকলৰ জীৱনশৈলী পৰিৱৰ্তন কৰাৰ বাবে উৎসাহ যোগাবলৈ চিকিৎসকসকলৰ প্ৰতি আহান জনাইছে। চিকিৎসা বিষয়াসকলৰ এখন ৱেবিনাৰক সম্বোধন কৰি শ্ৰীপণ্টে কালি স্বাস্থ্য বিষয়ক নীতি পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে স্বাস্থ্যনীতিত চিকিৎসাৰ পৰিৱৰ্তে ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত অধিক গুৰুত্ব দিব লাগে। ভাৰতত সুস্থ হৃদপিণ্ডৰ বাবে জনসাধাৰণৰ আন্দোলন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আয়োজিত এই ৱেবিনাৰত চিকিৎসক আৰু হৃদৰোগ বিজ্ঞানৰ বিশেষজ্ঞৰ লগতে 6,000ৰো অধিক চিকিৎসা বিষয়াই অংশগ্ৰহণ কৰে। অসম আৰু মেঘালয়ে মুকুট সংঘটিত গুলীয়াগুলীৰ ঘটনা তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগ ভংগ কৰাৰ আৰু এই গুলীয়াগুলীৰ তদন্তৰ ভাৰ CBIক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি আয়ে তদন্তৰ নিৰপেক্ষতাৰ খাতিৰত গুৱাহাটী আৰু শ্বিলঙৰ বাহিৰৰ অন্য কোনো নিৰপেক্ষ স্থানত গোচৰ ৰুজু কৰিব। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত মুখ্যমন্ত্ৰী পৰ্যায়ৰ সীমান্ত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অক্টোবৰ মাহৰ শেষভাগলৈ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে খান্দুলি চকী পৰিদৰ্শন কৰিব। দুয়োখন ৰাজ্যৰ লগতে অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ অসম মেঘালয় সীমান্তত অৱস্থিত খান্দুলি এলেকাৰ পৰা নিজ নিজ আৰক্ষী বাহিনীক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা এলেকাটোত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ লোক নিয়োজিত কৰা হ'ব। বৈঠকত লগতে দুয়োখন ৰাজ্যৰ মাজত বিবদমান বাকী ছটা অঞ্চলৰ সমস্যা অহা 31 ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মহম্মদ মুইজু মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। যোৱা নিশা অনুষ্ঠিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত মুইজুৱে বৰ্তমানৰ ৰাষ্ট্ৰপতি মহম্মদ ছলেহক পৰাস্ত কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰায়ভাগ ভোটগণনাৰ পাছত পি টি এম পি এন চিৰ বিৰোধী জোঁটৰ শ্ৰীমুইজুৱে 54% ভোট লাভ কৰাৰ বিপৰীতে এম ডি পিৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ছলেহে 46% ভোট লাভ কৰে। আমেৰিকাৰ নিম্ন সদন প্ৰতিনিধি সভাই চৰকাৰী শ্বাটডাউন এৰাই চলাৰ বাবে অস্থায়ী পুঁজি যোগান বিধেয়কত গৃহীত কৰিছে। চবজিৰ প্ৰস্তাৱক প্ৰতিনিধি সভাই 335 ভোটৰ সহায়ত গ্ৰহণ কৰে। অধ্যক্ষ কেভিন মেকাৰ্থিয়ে মাজনিশা শ্বাটডাউনৰ সময়সীমা সমাপ্ত হোৱাৰ কেইঘণ্টামান পূৰ্বে প্ৰস্তাৱ কৰা বিধেয়কখন 335 ভোটৰ সহায়ত গৃহীত কৰে। এই বিধেয়কত চৰকাৰী পুঁজিৰ যোগান 45 দিনৰ বাবে অব্যাহত ৰখাৰ ব্যৱস্থা ৰখা হৈছে। অৱশ্যে এই ক্ষেত্ৰত উচ্চ সদন ছিনেটৰ সমৰ্থনৰ প্ৰয়োজন আছে যদিও ছিনেটত বিধেয়কখন গৃহীত হ'ব বুলি আশা কৰা হৈছে। সংবাদ প্ৰতিষ্ঠান চি এন এনৰ এগৰাকী প্ৰশাসনিক বিষয়াৰ উদ্ধৃতিৰে কৈছে যে হোৱাইট হাউছে পাছলৈ যাতে ইউক্ৰেইনলৈ সহায় আগবঢ়াব পৰা যায় সেই উদ্দেশ্যে এই বিধেয়কখনত সমৰ্থন জনাইছে। উল্লেখযোগ্য যে শ্বাটডাউনৰ ফলত হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ বেতনবিহীন ছুটি দিয়া হ'ব আৰু বহু চৰকাৰী কাম কাজ বন্ধ ৰখা হ'ব। ভাৰতীয় সময় অনুসৰি আজি পুৱা 9:31 পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে কংগ্ৰেছৰ দুয়োখন সদনে যেতিয়া চৰকাৰী খৰচৰ প্ৰায় 30% ক্ষেত্ৰত সহমত প্ৰদান কৰিব নোৱাৰে তেতিয়া শ্বাটডাউনৰ পৰিস্থিতি সৃষ্টি হয়। প্ৰত্যেক বিত্তীয় বৰ্ষৰ আৰম্ভণিতে 1 অক্টোবৰত এই ক্ষেত্ৰত মঞ্জুৰি প্ৰদান কৰা হয়। ভাৰতীয় সোণৰ সংসদ চলি থকা এছিয়ান গেমছৰ কালি সপ্তম দিনা দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জনেৰে পদকৰ সংখ্যা 38 বৃদ্ধি কৰিছে। কালি টেনিছৰ মিক্সড ডাবলছত ৰোহন বাপান্না আৰু ঋতুজা ঘোষালে যুটীটোৱে স্বৰ্ণ পদক অৰ্জন কৰিছে। একেদৰে সৌৰভ ঘোষাল, অভয় সিং আৰু মহেশ মংগাওকাৰে স্কোৱাছৰ দলীয় শাখাত পাকিস্তানক 2-1 ফলাফলত পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। আনহাতে শ্বুটাৰ সৌৰভজ্যোত সিং আৰু দিব্যা থাদিগলে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাৰ ফাইনেলত ৰূপৰ পদক লাভ কৰে। ইয়াৰ বিপৰীতে কাৰ্তিক কুমাৰ আৰু গুলবীৰ সিঙে পুৰুষৰ 10,000 মিটাৰ দৌৰত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ৰাগলিনা বৰগোহাঁয়ে পদক নিশ্চিত কৰিছে। খেলুৱৈগৰাকীয়ে দক্ষিণ কোৰিয়াৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত শ্ৰেয়ান চিয়ঙক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ অয়হিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে বৰ্তমানৰ বিশ্ব চেম্পিয়ন চীনৰ প্ৰতিদ্বন্দ্বীক 3-1 ফলাফলত পৰাস্ত কৰি মহিলাৰ টেবুল টেনিছৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। এই জয়ৰ সুবাদতে ভাৰতে এছিয়ান গেমছৰ টেবুল টেনিছত প্ৰথমটো পদক পোৱাটো নিশ্চিত হৈছে। প্ৰতিযোগিতাৰ আজি ভাৰতীয় পুৰুষ আৰু মহিলা বেডমিণ্টন দলে নিজ নিজ শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। একেদৰে পাৰ্বিন হুদা, জেচমিন লম্বৰীয়া, অৰুন্ধতী চৌধুৰী, শিৱ থাপা, লক্ষ্য চাহৰ আৰু সঞ্জীৱ বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেলত পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতে এইবাৰৰ এছিয়ান গেমছ প্ৰতিযোগিতাত বৰ্তমানলৈকে 10টা সোণ, 14টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ চতুৰ্থ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি তেলেংগানাৰ মহবুবনগৰত 13,500 কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহান মৰ্মে আজি সমগ্ৰ দেশত 1x1 ঘণ্টা একেলগে শীৰ্ষক ব্যাপক চাফাই অভিযান চলোৱা হ'ব। অসম আৰু মেঘালয়ে মুকুৱাত সংঘটিত গুলীয়াগুলীৰ ঘটনা তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগ ভংগ কৰাৰ আৰু এই গুলীয়াগুলী তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মহম্মদ মুইজু মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে।